এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা, ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতংগ বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একানপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হ'ল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো অসমবাসী ৰাইজলৈ। এই বঁটাটোৱে মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ যে আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক। একেবাৰে সৰু কালিৰ পৰা মইনা মেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো। সকলোকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিছো।
সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে, গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, IPTIলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজিৰ তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও বঁটাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালে সংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায় ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এন ডি এৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে এন ডি এ চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। এন ডি এ চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্ছ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু ইউআই পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পষ্ট মেলন নিৰ্মাণত দেখিলো, তাক এজামচন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেচমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছত 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছো যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছো, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আমি যিধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছো, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ গেমছ হওক, বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু ইউআই পাৰ্থেননৰ সহযোগত বুক মাই শ্ব গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান জঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যানজট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ, চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান বাহন পৰিকল্পনা প্ৰকাশ কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিৰ শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে 41,695 গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ, ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা NDA। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।